জিহিজকেল 30:10 জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা যে প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে হাহাকাৰ কৰি কোৱা, হাই হাই, সেয়ে কেনে দিন হ'ব, কিয়নো সেই দিন ওচৰ, এনেকি জিহুৱাৰ দিন, মেঘে ঢকা দিন হ'ব, সেয়ে জাতিবোৰৰ বাবে কাল হ'ব। তেতিয়া মিছৰৰ বিৰুদ্ধে তৰোৱাল আহিব আৰু তেতিয়া কোচত যাতনা হ'ব। যেতিয়া মিছৰত হত লোকবোৰ পতিত হ'ব, তাৰ লোকসমূহক তাৰ পৰা নিয়া হ'ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ'ব। কোচ, পুত, লুট, মিহলি থকা আটাই লোকসমূহ কোপ আৰু নিয়মটিৰ পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ'ব। জিহুৱাই এই কথা কৈছে, যিসকল মিছৰৰ স্তম্ভৰ স্বৰূপ অৰ্থাৎ তেওঁলোকৰ ফলীয়া হ'ব তেওঁলোককো পতিত হ'ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব খৰ্ব হ'ব। মিগদোলৰ পৰা চিবেনীলৈকে তেওঁলোকৰ সৈন্যসমূহ তৰোৱালৰ দ্বাৰাই পতিত হ'ব। এয়াই প্ৰভু জিহুৱাৰ ঘোষণা। আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ'ব আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ'ব। যেতিয়া মই মিছৰত জুই লগাম আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ'ব, তেতিয়া মই যে জিহুৱা ইয়াকে তেওঁলোকে জানিব। সেইদিনা নিশ্চিন্তে থকা কুচিয়াসকলক ভইন লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব আৰু সেইদিনা মিছৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ'ব, কিয়নো চোৱা সেয়ে আহিছে। প্ৰভু জিহুৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজা নবুখদনেচৰৰ হাতৰ দ্বাৰাই মিছৰৰ লোকসমূহক লুপ্ত কৰিম, তেওঁক আৰু তেওঁৰ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ'ব আৰু তেওঁলোকে মিছৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব। মই নদীবোৰ শুকান ঠাই কৰিম আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম। মই জিহুৱাই ইয়াক ঘোষণা কৰিলোঁ। প্ৰভু জিহুৱাই এই কথা কৈছে, মই মূৰ্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম আৰু মিছৰ দেশৰ পৰা অধিপতি আৰু নোলাব আৰু মই মিছৰ দেশত আতংক আনিম। ইয়াত মই পথুচক ধ্বংস কৰিম, চুবনত জুই লগাম আৰু নো নগৰক দণ্ড দিম আৰু মই মিছৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম। তেতিয়া মই মিছৰত জুই লগাম, চীনে যাতনাত ধৰফৰাব আৰু নো নগৰক ভঙা হ'ব আৰু প্ৰতিদিনে হতটোৱে নোফক আক্ৰমণ কৰিব। আবনৰ আৰু পি বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ'ব আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব। যেতিয়া মই তপন হেচত মিছৰৰ জুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ'ব আৰু মিছৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব খৰ্ব হ'ব আৰু তাৰ নিজৰ বিষয়ে হ'লে এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব। এইদৰে মই মিছৰক দণ্ড দিম, তাতে মই যে জিহুৱা ইয়াক তেওঁলোকে জানিব। ফৰুণৰ বাহু ভগ্ন হোৱা। একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা জিহুৱাৰ বাক্য মোলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, মই মিছৰৰ ৰজা ফৰুণৰ বাহু ভাঙিলোঁ আৰু চোৱা, তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পতি দি তাক বন্ধা নহ'ল। সেইকাৰণে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মিছৰৰ ৰজা ফৰুণলৈ তেওঁৰ বলি ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম আৰু মই মিছৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰুণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিক ৰূপে আঘাতিত হোৱা লোকে কেকুৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰুণৰ বাহু দুটা হ'লে ভাঙি পৰিব। তেতিয়া মই যে জিহুৱা ইয়াক তেওঁলোকে জানিব। যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম আৰু ইয়াৰে তেওঁ মিছৰ দেশৰ বিৰুদ্ধে তাক আক্ৰমণ কৰিব, মই মিছৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে জিহুৱা ইয়াক তেওঁলোকে জানিব।